বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। এতিয়াও প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয়ৰে তাৰকা প্ৰচাৰকক লৈ প্ৰচাৰ অভিযান তীব্ৰ। নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ফাষ্টেগ আদালতত আজিৰে পৰা শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ শুনানি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ উঠিছে। শাসক বিৰোধী উভয়ে তাৰকা প্ৰচাৰকক লৈ ভোটদাতাসকলৰ মন জয় কৰাৰ উপৰি উঠি পৰি লাগিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেৰা বুথ সবচে মজবুত কাৰ্যসূচীৰ অধীনত নমো এপৰ মাধ্যমেৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসম আৰু পুডুচেৰীৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি জাগিৰোড আৰু বোকাখাটত প্ৰচাৰ চলাব। তেওঁ জাগিৰোডৰ দেওশালত বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ হৈ আৰু বোকাখাটত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ হৈ প্ৰচাৰ সভাত অংশ ল'ব। শ্ৰীনবীনে কালি মাৰ্ঘেৰিটা, জোনাই আৰু গোগামুখত বিজয় সংকল্প সভাত অংশ লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পাঁচটা সমষ্টিত প্ৰচাৰ অভিযানত ভাগ ল'ব। তেওঁ মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত বিজয় সংকল্প সভাত অংশ লয় আৰু NDA সমৰ্থিত প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলায়। তেওঁ বিয়লি ভাগলৈ নাওবৈচা, চিচিবৰ গাঁও আৰু শদিয়াত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। সন্ধিয়ালৈ তেওঁ ডিব্ৰুগড়ত এটা ৰোড শ্বত ভাগ ল'ব। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ অখিল গগৈকে ধৰি কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ আন আন প্ৰাৰ্থীসকলেও ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কালি পাঁচটা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। AIMIMৰ দলৰ সভাপতি আছাদুদ্দিন অৱেছীয়ে অহা 2 এপ্ৰিলত ৰূপহীহাট, চামগুৰি, দলগাঁও, ঠিং, লাহৰীঘাট আৰু 3 এপ্ৰিলত বিন্নাকান্দি, গোৱালপাৰা পূব, ধুবুৰী, চেঙা আৰু মন্দিয়াত AIUDFৰ হৈ প্ৰচাৰ চলোৱাৰ কথা। অহা 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰথমবাৰৰ বাবে এটা পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। সুৰক্ষাজনিত দিশৰ প্ৰতি লক্ষ্য ৰাখি বহিৰাজ্যৰ পৰা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ বহুকেইটা বেটেলিয়নৰ ভালেসংখ্যক জোৱান নিয়োগ কৰা হৈছে। তদুপৰি হোমগাৰ্ড আৰু বিভিন্ন পদৰ বিষয়াকে ধৰি 74,000ৰো অধিক অসম আৰক্ষীৰ বিষয়া জোৱানক নিয়োগ কৰা হৈছে। ইপিনে আন্তঃৰাজ্যিক আৰু আন্তঃজিলা সীমান্তত CCTV নিৰীক্ষণৰ ব্যৱস্থাৰ উপৰিও তালাচী অভিযানৰ তীব্ৰতৰ কৰি তোলা হৈছে। ৰাজ্যৰ 134টা সীমান্ত পহৰা চকীত অহৰ্নিশে ফ্লাইং স্কোৱাডে সূক্ষ্মভাৱে তালাচী অভিযান চলাই আছে। কাছাৰ জিলাত ফ্লাইং স্কোৱাডে বৰ্তমানলৈকে 13 লাখৰো অধিক নগদ ধন, প্ৰায় 9 লাখ টকাৰ সুৰা, প্ৰায় 12 লাখ টকাৰ হেৰইন আৰু ভাং জব্দ কৰিছে। কামৰূপ জিলাত গ্ৰহণ কৰা নিৰাপত্তাজনিত ব্যৱস্থা সন্দৰ্ভত জিলাখনৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
অহা 9 এপ্ৰিলত সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। এই নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় তাৰ বাবে সমগ্ৰ ৰাজ্যখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। সমান্তৰালভাৱে কামৰূপ জিলাতো জিলা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা জিলাখনৰ 6টা বিধানসভা সমষ্টি ক্ৰমে চমৰীয়া, বকুছয় গাঁও, পলাকবাৰী, হাজু শুৱালকুছি, ৰঙী আৰু কমলপুৰত যাতে শান্তিপূৰ্ণভাৱে আৰু সুকলমে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ কাৰণে সাজু হৈছে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন। ইতিমধ্যে জিলাখনৰ প্ৰতিটো প্ৰান্তত দিজানিশাই তালাচী অভিযান চলোৱা হৈছে। নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ যাতে কুটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ বাবে নজৰ ৰাখিছে কামৰূপ আৰক্ষীয়ে। ইতিমধ্যে জিলাখনত 9টা অৰ্ধসামৰিক বাহিনী কামৰূপ আৰক্ষীৰ লগত কাম কৰি আছে।
বিধানসভা নিৰ্বাচন উপলক্ষে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়া অংশগ্ৰহণ অৰ্থাৎ স্বীপ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অভিযানে চহৰ, নগৰ আৰু গ্ৰামাঞ্চলকে ধৰি সকলো শ্ৰেণীৰ জনসাধাৰণক সামৰি লৈছে। বিশেষকৈ নৱপ্ৰজন্মৰ ভোটদাতাসকলৰ মাজত এই বিষয়ত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনে মাৰ্ঘেৰিটা সমষ্টিৰ দিহিং চাহ বাগিচাত আয়োজন কৰা সভাত ভোটাৰ তথ্য পত্ৰ বিতৰণৰ উপৰিও ভোটগ্ৰহণ কেন্দ্ৰ ক্ৰমিক নম্বৰ ভোটদানৰ তাৰিখ আৰু সময় সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিছে। চিৰাং জিলা প্ৰশাসনে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ভোটাৰ স্বাক্ষৰতা অভিযানৰ অংশ হিচাপে গছপুলি ৰোপণৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিছে। একেদৰে নগাঁও জিলা প্ৰশাসনে বিদ্যালয় পৰিদৰ্শক কাৰ্যালয়ৰ সৌজন্যত জনসচেতনতামূলক কাৰ্যসূচীৰ উপৰিও বেনাৰ, পোষ্টাৰ আৰু শ্লোগানৰ ব্যৱহাৰেৰে সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে। জিলাই জিলাই বিভিন্ন নামেৰে নিৰ্বাচনী শুভংকৰো মুকলি কৰা হৈছে। ধুবুৰী জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰ নদী ডলফিনৰ প্ৰেৰণাৰে শিহুৰীয়া শীতৰ পৰিভ্ৰমী চৰাই দেওৰাজ হাঁহক লৈ মাজুলী জিলা প্ৰশাসনে দেওৰাজ, দুগ্ধ শিল্পই বজালী জিলাৰ অৰ্থনীতিত আগবঢ়োৱা বৰঙণিৰ চিহ্ন হিচাপে কামধেনু, মানস অভয়াৰণ্যত বিলুপ্তপ্ৰায় নলগাহৰি আধাৰত বাক্সা জিলাত পিগমি শীৰ্ষক শুভংকৰ মুকলি কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ গোচৰৰ শুনানি আজিৰে পৰা ফাষ্টেগ আদালতত চলিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতে আজিৰে পৰা দৈনিক জুবিন গাৰ্গৰ গোচৰৰ শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে চৰকাৰৰ আহান মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পীগৰাকীৰ গোচৰ পৰিচালনাৰ বাবে বাক্সা জিলাৰ জিলা আৰু ছেছন ন্যায়াধীশ শৰ্মিলা ভূঞাক ফাষ্টেগ আদালতৰ বাবে মনোনীত কৰিছিল। এই অনুসৰি উচ্চ ন্যায়ালয়ে যোৱা 26 মাৰ্চত ন্যায়াধীশগৰাকীক বাক্সাৰ পৰা গুৱাহাটীলৈ বদলি কৰাৰ নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পাছতে কামৰূপ জিলা আৰু ছেছন ন্যায়াধীশৰ 3 নম্বৰ আদালতত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নেতৃত্বত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব। শুনানিৰ বাবে জুবিন গাৰ্গৰ সহযোগী শিল্পী পাৰ্থপ্ৰতিম গোস্বামী আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱা ইতিমধ্যে আদালতত উপস্থিত হৈছে। ভূ ৰাজনৈতিক পৰিস্থিতিৰ ফলস্বৰূপে বিশ্বজুৰি শক্তি যোগানত প্ৰভাৱ পেলোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে 21খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত উৎকৃষ্টমানৰ কেৰচিন বিতৰণৰ বাবে অধিসূচনা জাৰি কৰিছে। এই অধিসূচনাৰ জৰিয়তে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কেৰাচিনৰ ব্যৱহাৰ বন্ধ কৰি দিয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰ্ধাৰিত ইন্ধন কেন্দ্ৰসমূহক ঘৰুৱা ব্যৱহাৰৰ বাবে উৎকৃষ্টমানৰ কেৰাচিন মজুত তথা বিতৰণৰ বাবে অনুমতি প্ৰদান কৰিছে। এই অধিসূচনা অনুসৰি প্ৰতিখন জিলাতে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহৰ অধীনত ইন্ধন কেন্দ্ৰসমূহত 5,000 লিটাৰ পৰ্যন্ত কেৰাচিন মজুত ৰাখিব পাৰিব। অতি শীঘ্ৰে যাতে কেৰাচিনৰ বিতৰণ কৰিব পৰা যায় তাৰ বাবে নিৰ্দিষ্ট অনুজ্ঞাপত্ৰ অবিহনে জিলাৰ আৰু পৰিবহণকাৰীসকলে এয়া কাৰ্যকৰী কৰিব পাৰিব। এই অধিসূচনা তাৎক্ষণিকভাৱে বলবৎ কৰা হৈছে আৰু পৰৱৰ্তী 60 দিন অথবা পৰৱৰ্তী অধিসূচনা জাৰি নকৰা পৰ্যন্ত বাহাল থাকিব। শিৱসাগৰ জিলাৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিখৌ নদীৰ ওপৰত থকা গেমন দলংখনৰ খহি যোৱা অংশ যুদ্ধকালীন তৎপৰতাৰে পুনৰ নিৰ্মাণ কৰিবলৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে যোৱা শুক্ৰবাৰে দলংখনৰ এটা অংশ খহি পৰাৰ ফলত পথটোৰে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ সংযোগী এই পথটোৰ যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণ ভিতৰুৱা পথেৰে যাত্ৰা কৰিবলগীয়া হোৱাত গন্তব্যস্থান পাবলৈ প্ৰায় 20-30 কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয়ৰে তাৰকা প্ৰচাৰকক লৈ প্ৰচাৰ অভিযান তীব্ৰ। নিৰ্বাচন শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ফাষ্টেগ আদালতত আজিৰে পৰা শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ শুনানি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 1:40 শুনিবলৈ পাব।